চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আমাৰ এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত জনাওক। অনুষ্ঠান শুনি আপোনাৰ কিবা উপকাৰ হৈছে যদিও জনাওক। খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে কিবা সুধিবলগীয়া কথা থাকিলেও আমালৈ লিখক। আপোনাৰ পৰা চিঠি এখন পালে আমি অতিশয় আনন্দিত হ'ম। কিন্তু চিঠি লিখিবলৈ ঠিকনাটো জানিব লাগিব, নহয় জানো? আমাৰ ঠিকনা
ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আমাৰ আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে মহান পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰো হওক। হে আমাৰ স্বৰ্গত থকা মহান পিতা ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ জনাইছো, কাৰণ তুমি আমাক আৰু এটা নতুন দিন দেখিবলৈ দিলা। তুমি আমাক ইমান আশীৰ্বাদ কৰি আহিছা যে আমি গণনা কৰি শেষ কৰিব নোৱাৰো। কিন্তু আমি আচলতে তোমাৰ পৰা কোনো আশীৰ্বাদ পোৱাৰ যোগ্য নহওঁ। তুমি দয়া, অনুগ্ৰহ আৰু কৰুণাৰ আঁকৰ বাবেহে আমাক এনেদৰে কৃপা কৰি আহিছা। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক নৰকৰ পৰা ৰক্ষা কৰি অনন্ত জীৱন দিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা, যাতে তেওঁক বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ, তোমাৰ সন্তান হ'ব পাৰোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। তুমি আমাক বুজোৱা, আমাক শিকোৱা, আমাক বিশেষভাৱে কথা কোৱা। আমাৰ এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ মহান প্ৰেম, মহান অনুগ্ৰহ প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আমি যোৱা অনুষ্ঠানত এই জখৰীয়া পুস্তকৰ 3 অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়ালো। ইতিমধ্যে আমি যিখিনি কথা পঢ়িলোঁ তাত জখৰীয়া ভাৱবাদীয়ে দেখা 6 দৰ্শনৰ কথা পালোঁ। সেই দৰ্শনকেইটাৰ যোগেদি ঈশ্বৰে জখৰীয়াক ভৱিষ্যতৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ কথা জনাই দিছিল। ইতিমধ্যে আলোচনা কৰি অহা দৰ্শনকেইটাৰ মাজেদি আমি বহুতো কথা বুজি পালোঁ। জখৰীয়াই প্ৰথমতে দেখিছিল মেণ্ডি গছবোৰৰ মাজত থিয় হৈ থকা ৰঙা ঘোঁৰাত উঠি থকা এজন ব্যক্তি, দ্বিতীয়তে চাৰিটা শিং, তৃতীয়তে চাৰিজন শিল্পকৰ বা কাঠমিস্ত্ৰী, চতুৰ্থতে হাতত পৰিমাণ জৰি লৈ থকা এজন পুৰুষ, পঞ্চমতে যিহুচুৱা আৰু ছয়তান, আৰু ষষ্ঠতে এটি গজালি আৰু সাতটা চকু থকা এটি শিল। প্ৰথম চাৰিটা দৰ্শনে বুজায় ইছৰাইল জাতিয়ে বাবিল দেশৰ বন্দিত্ব আৰু দমনৰ পৰা বাহ্যিকভাৱে উদ্ধাৰ বা ৰক্ষা পোৱাৰ কথা। দৰ্শনকেইটাত শেষকালৰ বিষয়েও আমি পাওঁ। যেতিয়া ইছৰাইলীয় লোকবিলাক পৃথিৱীৰ চাৰিওফালে হিচৰতি হৈ থাকিব, আৰু আজি তেনেকৈ আছে, কিন্তু প্ৰভু যীশু এই পৃথিৱীলৈ আকৌ আহিলে তেওঁলোকক নিজৰ দেশত আনি গোট খুৱাবহি। পঞ্চম আৰু ষষ্ঠ দৰ্শন দুটাত আন্তৰিক আৰু আধ্যাত্মিক পৰিত্ৰাণৰ ছবি আমি পাওঁ। মলিন কাপোৰ পিন্ধি থকা প্ৰধান পুৰোহিত যীহুচুৱাক ঈশ্বৰে পৰিষ্কাৰ কাপোৰ পিন্ধোৱা কাৰ্যটোৰ পৰা আমি বুজি পাওঁ যে ঈশ্বৰে ইছৰাইলীয়া লোকসকলক বিশেষ উদ্দেশ্যেৰে সেই দেশত সংস্থাপিত কৰিব, কিন্তু তেওঁলোকে পাপত থকা অৱস্থাত ঈশ্বৰৰ সেৱা কৰিব নোৱাৰে। তেওঁলোক সুচী হ'ব লাগিব, কিন্তু তেওঁলোকে নিজে নিজক সুচী কৰিব নোৱাৰে। তেওঁলোকৰ ধৰ্মীয় ৰীতি নীতিবোৰেও তেওঁলোকক সুচী কৰিব নোৱাৰে। সেই সুচীকৰণ কাৰ্যটো তেওঁলোকৰ বাহিৰৰ পৰা আহিব লাগিব। যীহুৱাই কৈছে, আহা আমি তৰ্ক বিতৰ্ক কৰোঁ হওক, তোমালোকৰ পাপবোৰ সিন্দুৰ বৰণীয়া হ'লেও হিমৰ দৰে বগা কৰা হ'ব, আৰু লাৰ নিচিনা ৰঙা হ'লেও ভেড়াৰ নোমৰ দৰে হৈ পৰিব। যীচয়া প্ৰথম অধ্যায় 18 পদ। আমি এইটো বুজিলোঁ যে ঈশ্বৰেই সেই ব্যৱস্থা কৰি দিব লাগিব। সূচী কৰা কামটো ঈশ্বৰেই কৰিব লাগিব, আৰু সেই কাম তেওঁ কৰিছেও। সকলো মানৱৰ বাবে সেই সুবিধা তেওঁ কৰি দিছে প্ৰভু যীশুৰ যোগেদি। বাইবেলত আমি এনেদৰে পাওঁ, নিঘূণী আৰু নিষ্কলংক মেৰ পোৱালীস্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হলা। প্ৰথম পিতৰ 1 পেটৰ 3:19। এই সূচী কৰা কাৰ্যটোৱেই আচলতে আমাৰ পৰিত্ৰাণ। এই পৰিত্ৰাণ আমি আমাৰ নিজৰ সৎকৰ্ম বা ধাৰ্মিকতাৰে অৰ্জন কৰিব নোৱাৰোঁ, কিন্তু ঈশ্বৰে দিয়া বিশেষ অনুগ্ৰহতহে লাভ কৰোঁ। এই যখৰিয়া পুস্তকৰ 4 অধ্যায়ত আমি যখৰিয়াই দেখা আন দৰ্শনৰ কথা পাওঁ। আমি ইতিমধ্যে পালোঁ যে প্ৰধান পুৰোহিত যীহুচুৱাক ঈশ্বৰে মলিন বস্ত্ৰ আঁতৰাই পৰিষ্কাৰ বস্ত্ৰ পিন্ধালে, মূৰত পাগুৰিও দিলে। গতিকে তেওঁ ঈশ্বৰৰ পৰিচৰ্যাৰ কাৰ্য কৰিব পৰা হ'ল বুলি আমাৰ ধাৰণা হ'ব পাৰে, কিন্তু এতিয়াও হোৱা নাই। এতিয়া আমি যখৰিয়াই দেখা সোণৰ দীপাধাৰৰ দৰ্শন পাওঁ, আৰু তাতেই আমি দেখিম যীহুচুৱাই প্ৰধান পুৰোহিত হিচাপে কেনেদৰে কাৰ্য কৰিব লাগিব তাৰ কথা। এতিয়া আমি 4 অধ্যায়ৰ পৰা পাঠ কৰি যাম। যখৰিয়া 4:1 পঢ়ি দিছোঁ। পাছে মোৰে সৈতে কথা হোৱা দুজনে আকৌ আহি টোপনিৰ পৰা মানুহ জগোৱাৰ দৰে মোক জগালে। এই কথাটো আমি আগতেও কৈছোঁ আৰু এতিয়াও দোহাৰিব খুজিছোঁ যে এই দৰ্শনবোৰ দেখাৰ সময়ত যখৰিয়া ভাৱবাদী সাৰ পাই আছিল, টোপনি যোৱা নাছিল, তেওঁ কথাবোৰ সপোনত দেখা নাছিল। তেওঁ ইতিমধ্যেই 6টা চমকপ্ৰদ দৰ্শন দেখিলে। দৰ্শনবোৰ দেখি কিজানি তেওঁৰ মনত যথেষ্ট কষ্টও হৈছিল বা মানসিকভাৱে তেওঁ হয়তো ক্লান্ত হৈ পৰিছিল। গতিকে 6টা দৰ্শন দেখাৰ পাছত যখৰিয়াৰ নিশ্চয় ভাগৰতে টোপনি আহিব ধৰিছিল। গতিকে স্বৰ্গদূতে তেওঁক সজাগ কৰি দিলে, কাৰণ তেওঁ সপোনত নহয় দিঠকতহে সেই দৰ্শন পাইছিল। 2 পদটো পঢ়ি দিছোঁ। আৰু তেওঁ মোক ক'লে, তুমি কি দেখিছা? তাতে মই ক'লোঁ, মই চাই গোটেইটো সোণৰ এক দীপাধাৰ দেখিছোঁ। তাৰ মূৰত তাৰ এটি তেলাধাৰ আৰু তাৰ ওপৰত তাৰ 7টা প্ৰদীপ আছে, আৰু তাৰ মূৰত থকা প্ৰত্যেক প্ৰদীপৰ নিমিত্তে 7ডাল 7ডাল নলা আছে। এই 7টা প্ৰদীপ জ্বলাব পৰা দীপাধাৰটো নিয়ম তম্বুৰ অতি পবিত্ৰ স্থানত আৰু পাছত মন্দিৰৰ অতি পবিত্ৰ স্থানত ৰখা হৈছিল। আৰু আজিকালি এই সাতটা ভাগ থকা দীপাধাৰে ইছৰাইল জাতিক বুজায়। অৱশ্যে এই ইছৰাইল জাতিক বুজাবলৈ শাস্ত্ৰত আন আন প্ৰতীক কিছুমানো ব্যৱহাৰ কৰা হৈছে, যেনে জ্বলি থকা জোপোহা, দাক্ষালতা, জিতগছ। কিন্তু ইয়াত ব্যৱহাৰ কৰা হৈছে মেনোৰাহ অৰ্থাৎ দীপাধাৰ। ঈশ্বৰৰ তম্বুত আৰু পাছলৈ ঈশ্বৰৰ মন্দিৰত এই সাতটা চাকি জ্বলাব পৰা দীপাধাৰটোৱেই আচলতে আটাইতকৈ চকু লগা বস্তু আছিল। এইটো সম্পূৰ্ণ সোণেৰে নিৰ্মাণ কৰা হৈছিল। বেজালিল নামৰ সুদক্ষ শিল্পী এজনেই প্ৰথমতে এইটোৰ গঢ় দিছিল। মূল গাটোৰ পৰা দুয়োপিনে তিনিটাকৈ শাখা ওলাই অহা আকৃতিৰ আছিল সেই দীপাধাৰটো, আৰু প্ৰতিটো শাখা বা ডালৰ ওপৰত বাদাম ফুলৰ আকৃতিৰ একোটা বাতি গঢ়া হৈছিল আৰু তাতে চাকি জ্বলোৱা হৈছিল। দীপাধাৰৰ দায়িত্বত আছিল প্ৰধান পুৰোহিত। তেওঁৱেই চাকিকেইটা জ্বলাই তাত তেল দিব লাগিছিল। চাকিৰ খলিতাবোৰ ঠিকমতে বঢ়াই দি চাকিকেইটা ভালদৰে জ্বলাই ৰখাৰ দায়িত্বও তেওঁৰেই আছিল। প্ৰকাশিত বাক্য পুস্তকত আমি আমাৰ মহাপুৰোহিত প্ৰভু যীশুখ্ৰীষ্টক দীপাধাৰৰ মাজত দেখা পাওঁ, আৰু সেই দীপাধাৰৰ দ্বাৰা আচলতে এছিয়া মাইনৰৰ সাতটা মণ্ডলীক বুজোৱা হৈছিল। তেওঁ সেই মণ্ডলীকেইটাক সাৱধান কৰি দিছিল যে যদিহে তেওঁলোকে মন পালটন নকৰে তেন্তে তেওঁলোকৰ দীপাধাৰ তেওঁ গুচাই পেলাব, আৰু ঠিক তেনেকুৱাই তেওঁ কৰিলে বুলি আমি ক'ব পাৰোঁ, কাৰণ আজি সেই সাতোটা মণ্ডলীৰ কোনো চিনেই নাই। যি ঠাইত সেই মণ্ডলীবোৰ আছিল এতিয়া আৰু নাই, একেবাৰে ভাঙি ছিঙি গৈ নিশ্চিন্ন হৈ গ'ল। প্ৰভু যীশুৱে তেওঁলোকৰ দীপাধাৰ আঁতৰাই পেলালে। আজিও বহু ঠাইৰ মণ্ডলীৰ অৱস্থা তেনেকুৱাই হ'ব ধৰিছে। ঈশ্বৰৰ বাক্যৰ পৰিচৰ্যা নকৰা বহুতো মণ্ডলী লাহে লাহে নোহোৱা হৈ যোৱা আমি দেখিছোঁ, শুনিছোঁ। জখৰিয়াই দেখা এই দৰ্শনটোত দীপাধাৰটোৱে ইছৰাইল জাতিক বুজাইছে। এই দীপাধাৰটোৱে ভৱিষ্যতে জগতত ঈশ্বৰৰ বাক্য বিলাব। ইছৰাইল জাতি ভৱিষ্যতে ঈশ্বৰৰ বাক্য বিলোৱা জাতি হ'ব। তাৰ মূৰত তাৰ এটি তেলাধাৰ। দীপাধাৰটো কেনেদৰে নিৰ্মাণ কৰিব লাগিব সেই বিষয়ে ঈশ্বৰে মুচিক যিদৰে নিৰ্দেশ দিছিল তাৰ লগত এইটো নতুন কথা যোগ দিয়া হ'ল। ইয়াত আমি এটা তেলাধাৰৰ কথা পাইছোঁ, আৰু এই তেলাধাৰটোত তেল মজুত থাকে, আৰু সেই তেল তলত থকা চাকিকেইটালৈ বৈ আহে যাতে চাকিকেইটা জ্বলি থাকে। অৰ্থাৎ এই দৰ্শনটোৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে তেল। দীপাধাৰে প্ৰভু যীশুৰ কথা বুজায়, আৰু তেলেৰে সৈতে চাকিকেইটাই পবিত্ৰ আত্মাক বুজায়। দীপাধাৰৰ তেলতকৈ পবিত্ৰ আত্মাৰ অধিক অৰ্থবহ চিন আমি আৰু নাপাওঁ। এজন বিখ্যাত লোকে মত প্ৰকাশ কৰিছিল, বাইবেলত আমি পোৱা বিভিন্ন চিনৰ ভিতৰত তেলেই অতি স্পষ্টভাৱে ভাৱ প্ৰকাশ কৰা চিন, আৰু তেল হৈছে পবিত্ৰ আত্মাৰ প্ৰতীক বা চিন। তেলে পবিত্ৰ আত্মাক বুজায়। কিন্তু সেই তেলেৰে জ্বলি থকা চাকিৰ পোহৰে আকৌ প্ৰভু যীশুখ্ৰীষ্টক বুজায়, কাৰণ তেওঁই জগতৰ পোহৰ। দীপাধাৰটোৱে প্ৰভু যীশুখ্ৰীষ্টৰ এটা সম্পূৰ্ণ প্ৰতীক বুলি ক'ব পাৰি। দীপাধাৰটোৰ জোখ দিয়া হোৱা নাই, কাৰণ আমি প্ৰভু যীশুক জুখিব নোৱাৰোঁ, কাৰণ তেওঁ ঈশ্বৰ, সীমাহীন। প্ৰভু যীশু এই পৃথিৱী এৰি যোৱাৰ আগতে শিষ্যসকলৰ আগত পবিত্ৰ আত্মাৰ বিষয়ে কৈছিল। এই বিষয়ে আমি বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ, কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব, কিয়নো তেওঁ নিজৰ পৰা নক'ব, কিন্তু যিহকে শুনিব তাকে ক'ব আৰু তোমালোকক ভৱিষ্যত কথা জনাব। তেওঁ মোক মহিমান্বিত কৰিব, কিয়নো মোৰ যি আছে তেওঁ তাৰ পৰা লৈ তোমালোকক জনাব। জোহনে লিখা শুভবাৰ্তা 16:13-14। সেই কথাটো মনত ৰাখি আমি দীপাধাৰটোলৈ চালে কি দেখোঁ বাৰু? দীপাধাৰটোৱে চাকিকেইগছিক ধৰি ৰাখিছিল, সেই পোহৰ দি থকা চাকিকেইগছি। আকৌ সেই চাকিকেইগছিৰ পৰা ওলোৱা পোহৰে দীপাধাৰটোৰ সৌন্দৰ্য প্ৰকাশ কৰিছিল। ঠিক একেদৰে পবিত্ৰ আত্মাই নিজৰ বিষয়ে নকয়, নিজৰ গৌৰৱ প্ৰকাশ নকৰে, কিন্তু পবিত্ৰ আত্মাই প্ৰভু যীশুখ্ৰীষ্টৰ গৌৰৱ, মহিমা, সৌন্দৰ্য প্ৰকাশ কৰে। এতিয়া আমি 3 নম্বৰ পদটো পাঠ কৰি দিছোঁ। আৰু তাৰ ওচৰত 2 জোপা জিতগছ আছে, এজোপা তেলাধাৰৰ সোঁফালে আৰু আনজোপা তাৰ বাওঁফালে। ইয়াত 2 জোপা জিতগছৰ কথা কোৱা হৈছে। জখৰিয়াৰ দিনৰ 2 জোপা জিতগছৰ কথা আমি বুজি পাওঁ। দাউদৰ বংশৰ ৰজা জৰুব্বাবিল আছিল এজোপা জিতগছ, আৰু আনজোপা জিতগছ আছিল প্ৰধান পুৰোহিত যিহুচুৱা। এই 2জনাৰ যোগেদিয়েই ঈশ্বৰে ইছৰাইল জাতিৰ মাজলৈ আকৌ পোহৰ আনিব আৰু সেই জাতিক জগতৰ বাবে পোহৰ স্বৰূপ কৰি তুলিব। জিতগছৰ তেল মানে পবিত্ৰ আত্মা বুলি আমি ইতিমধ্যে আঙুলিয়াই দিছো। ইয়াৰ ইব্ৰী ভাষাৰ প্ৰতিশব্দটো অতি সুন্দৰ, গোল্ডেন অইল, সোণালী তেল। এই ভাৱবাণীটোৱে ভৱিষ্যতলৈও আঙুলিয়ায়, মহাক্লেশৰ সময়লৈ। প্ৰকাশিত বাক্যত এই কথা আমাৰ বাবে স্পষ্টভাৱে জনোৱা হৈছে। বাইবেলৰ পৰা পঢ়ি দিছো, তাতে তেওঁবিলাকে মৰাপাটৰ শ্বট পিন্ধি 1,203 দিন ভাবুকি প্ৰচাৰ কৰিব। তেওঁবিলাক পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকা 2জোপা জলফাই গছ আৰু 2টা দীপাধাৰ স্বৰূপ। প্ৰকাশিত বাক্য 11:3-4। মহাক্লেশৰ সময়ছোৱাত খ্ৰীষ্টাৰীৰ প্ৰভাৱ চলি থাকিব আৰু পৃথিৱীত সাক্ষ্য দিয়া লোক নোহোৱা হ'ব। ঈশ্বৰে সাময়িকভাৱে নিজৰ প্ৰভাৱ নোহোৱা কৰিব আৰু ছয়তানৰ শক্তিৰে খ্ৰীষ্টাৰীয়ে সকলো সাক্ষীৰ মুখ বন্ধ কৰিব, মাত্ৰ 2জনৰ বাহিৰে। ঈশ্বৰে আমাক শাস্ত্ৰত এই কথা জনাই দিছে যে সদায় অতি কমেও 2জন সাক্ষীৰ সাক্ষ্যৰ দ্বাৰাইহে কোনো এটা কথা সত্য বুলি প্ৰতিপন্ন কৰা হয়। আকৌ তেওঁ এই কথাও কৈছে যে তেওঁ কেতিয়াও এজনো সাক্ষী নোহোৱা অৱস্থা হ'বলৈ নিদিয়ে। সেই সময়তো 2জন লোকে ঈশ্বৰৰ হকে সাক্ষ্য দিব। তেওঁলোকনো কোন সেই বিষয়ে আমি অনুমানহে কৰিব পাৰোঁ। এজন হয়তো এলিয়া হ'ব পাৰে, আনজন হনুক, মচি, জোহন বাপ্তাইজক বা আন কোনোবা হ'ব পাৰে, আমি নাজানো। কিন্তু সেই সাক্ষী 2জন কোন হ'ব সেইটো দৰকাৰী কথা নহয়। কিন্তু সেই সময়ত ঈশ্বৰৰ 2জন সাক্ষী থাকিব আৰু তেওঁলোকে পবিত্ৰ আত্মাৰ শক্তিৰে কথা ক'ব। তেওঁলোকে ঈশ্বৰৰ হৈ সাক্ষ্য দিব। এইটো ভৱিষ্যতৰ বাবে ঈশ্বৰৰ প্ৰতিজ্ঞা। ঠিক জখৰিয়াৰ দিনত তেওঁ জৰুব্বাবিল ৰজা আৰু যীহুচুৱা প্ৰধান পুৰোহিতক ব্যৱহাৰ কৰাৰ নিচিনাকৈ। জখৰিয়াৰ দৰ্শনবোৰে আমাক কাহিনী এটাৰ এচুৱা এচুৱাকৈ বৰ্ণনা কৰাৰ নিচিনাকৈ ভৱিষ্যতৰ কথা কয়। গোটেই দৰ্শনবোৰৰ কথাবোৰ একেলগে খাপ খুৱাই আমি এখন সুন্দৰ আৰু সম্পূৰ্ণ ছবি দেখা পাওঁ। বাবিলৰ পৰা উভতি অহা ইছৰাইলীয়া লোকসকলক উৎসাহ দিবলৈ ঈশ্বৰে এই কথাবোৰ জনাই দিছিল। তেওঁলোক বাবিল দেশত বন্দী অৱস্থাত আছিল আৰু এতিয়া আকৌ নিজৰ দেশলৈ উভতি আহিছে। ঈশ্বৰে জনাইছে যে সেই সকলো এটা বিশেষ পৰিকল্পনা অনুসাৰে ঘটিছে। এতিয়া নিজ দেশলৈ অহাৰ পাছত তেওঁলোক পাপৰ পৰা সুচী হ'ব লাগিব আৰু ঈশ্বৰৰ সৈতে সঠিক সম্বন্ধ স্থাপিত হ'ব লাগিব, যাতে তেওঁলোক ঈশ্বৰৰ উপযুক্ত সাক্ষী হ'ব পাৰে। জখৰিয়াই দেখা এই দৰ্শনবোৰে যদিও অতীতৰ স্থানীয় পৰিস্থিতিত প্ৰকাশ পাইছিল, সেইবোৰে ভৱিষ্যতলৈও আঙুলিয়ায়। সেইবোৰ সম্পূৰ্ণৰূপে ফলিয়াব এই পৃথিৱীত খ্ৰীষ্টৰ 1000 বছৰীয়া ন্যায় শাসনৰ সময়ত, যি সময়ত ঈশ্বৰে যিহুদী লোকসকলক তেওঁলোকৰ দেশত সম্পূৰ্ণকৈ স্থাপিত কৰিব। তেতিয়া ঈশ্বৰে তেওঁলোকক সুচী কৰিব। জখৰিয়াৰ 13 নম্বৰ অধ্যায়ত আমি পাম যে এটা ফুঁৱৰা সৃষ্টি কৰা হ'ব দাউদৰ সতি সন্ততি আৰু জিৰচালেমৰ লোকসকলক সুচী কৰিবলৈ। সুচী হোৱাৰ পাছত তেওঁলোক জগতৰ বাবে পোহৰ স্বৰূপ হ'ব, যি কামৰ বাবে ঈশ্বৰে তেওঁলোকক বাছি লৈছিল। আমি 2 বিৱৰণ 32 নম্বৰ অধ্যায় 8 নম্বৰ পদত এনেদৰে পঢ়িবলৈ পাইছিলোঁ যে ঈশ্বৰে ইছৰাইলৰ লোকসকলৰ সংখ্যা অনুসাৰে পৃথিৱীৰ জাতিসমূহ সজাইছিল। কিয়? কাৰণ ঈশ্বৰে তেওঁলোকক আন জাতিবোৰৰ প্ৰতি সাক্ষী হোৱাটো বিচাৰে। ইছৰাইল দেশৰ ভূভাগ অতি সংবেদনশীল ভূভাগ। ঈশ্বৰেই এই ঠাই বাছি লৈ তেনেকুৱা কৰিছে। ঈশ্বৰে বাছি ল'লে কাৰণ এই ঠাই তিনিখন বৃহৎ মহাদেশৰ কেন্দ্ৰস্থল, আফ্ৰিকা, এছিয়া আৰু ইউৰোপ। এই তিনিখন মহাদেশৰ সংগমস্থলীতে এই ঠাই অৱস্থিত, আৰু এই সৰু অঞ্চলক লৈ পৃথিৱীত যিমান আলোড়ন হৈ আহিছে আন কোনো ঠাইক লৈ তেনে ঘটা নাই। আমি ভাবোঁ সেইটো ঈশ্বৰে বিচৰাৰ বাবেই হৈছে, আৰু সেইদৰেই থাকিব যেতিয়ালৈ ঈশ্বৰে ইছৰাইলীয়া লোকক সম্পূৰ্ণৰূপে সংস্থাপিত নকৰে। আমি যিহিস্কেল 5:5 এনেদৰে পঢ়িবলৈ পাওঁ, প্ৰভু যীহুৱাই এই কথা কৈছে, এয়ে জিৰচালেম, মই ইয়াক জাতিবিলাকৰ মাজত স্থাপন কৰিলোঁ, আৰু ইয়াৰ চাৰিওফালে দেশবোৰ আছে। কিয়? যাতে সেই ঠাই, সেই জাতি আন সকলোৰে বাবে সাক্ষ্যস্বৰূপ হ'ব পাৰে। দীপাধাৰটোৱে ইছৰাইল জাতিক বিশেষভাৱে বুজায়, কাৰণ তেওঁলোক জগতৰ আগত ঈশ্বৰৰ হকে সাক্ষ্য দিয়া জাতি হ'ব লাগিব। এই কাম কৰাৰ ক্ষেত্ৰত কিন্তু ইছৰাইলীয়া লোকসকল বিফল হৈছিল, কিন্তু আজি খ্ৰীষ্টীয় মণ্ডলীও এই ক্ষেত্ৰত বিফল হৈছে। প্ৰভু যীশুৱে শিষ্যসকলক পৃথিৱীৰ চুকে কোণে তেওঁৰ শুভবাৰ্তা বিলাই দিবলৈ কৈছিল, কিন্তু আজিও পৃথিৱীৰ অনেক ঠাইত খ্ৰীষ্টৰ শুভবাৰ্তা বিলোৱা লোক নাই। কিন্তু এনেদৰে বেছিদিন নাথাকিব, কাৰণ শেষকালত ইছৰাইলীয়া লোকে পৃথিৱীৰ চুকে কোণে সাক্ষ্য দিব আৰু জিৰচালেমৰ পৰা ঈশ্বৰৰ বাক্য বিয়পি যাব। এই বিষয়ে অতি স্পষ্টভাৱে ঈশ্বৰে জনাই দিছে যিচয়া ভাৱবাদীৰ যোগেদিও। পঢ়ি দিছো, অন্তিম কালত এইদৰে ঘটিব যে যিহুৱাৰ গৃহৰ পৰ্বতটি পৰ্বতবোৰতকৈও ওখ স্থাপন কৰা হ'ব আৰু গিৰিবোৰতকৈও ওখ কৰা হ'ব, তাতে সকলো জাতি সোঁত বোৱাৰ দৰে তালৈ বৈ যাব। অনেক জাতিয়ে ওলাই ক'ব, ব'লা আমি যিহুৱাৰ পৰ্বতটিলৈ, জাকুবৰ ঈশ্বৰৰ গৃহটিলৈ উঠি যাওঁ হওক, তেওঁ আমাক নিজ পথৰ বিষয়ে শিক্ষা দিব, তাতে আমি তেওঁৰ পথত গমন কৰিম, কিয়নো চিয়োনৰ পৰা ব্যৱস্থা আৰু জিৰচালেমৰ পৰা যিহুৱাৰ বাক্য ওলাব। যিচয়া 2:3। এতিয়া 4 আৰু 5 পদ দুটা পঢ়ি দিছো, পাছে মোৰে সৈতে কথা হোৱা দূতজনক মই সুধিলোঁ, হে মোৰ প্ৰভু, এইবোৰ কি? তাতে মোৰে সৈতে কথা হোৱা দূতজনে উত্তৰ দি মোক ক'লে, তাক তুমি নাজানানে? মই ক'লোঁ, হে মোৰ প্ৰভু, নাজানো। এই দৰ্শনৰ অৰ্থ জখৰিয়াই জনা উচিত আছিল বুলি কোৱা হৈছে, কিন্তু জখৰিয়াই কৈছে তাৰ অৰ্থ তেওঁ বুজি পোৱা নাই বুলি। আমি আমাৰ পৰৱৰ্তী অনুষ্ঠানত এই বিষয়ে আলোচনা কৰিম। প্ৰিয় শ্ৰোতা, ঈশ্বৰে ইছৰাইলীয় লোকসকলৰ যোগেদি তেওঁৰ পৰিকল্পনাৰ বাকী থকা কামখিনি সম্পন্ন কৰিবই। তেওঁৰ বাক্য অথলে নাযায়, সেইবাবেই আমি প্ৰভু যীশুত ভৰসা কৰি পৰিত্ৰাণ পোৱা বুলি নিশ্চিত হ'ব পাৰোঁ, কাৰণ ঈশ্বৰৰ বাক্য অথলে নাযায়, তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ পামেই বুলি ঈশ্বৰে জনাইছে। প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি সেই পৰিত্ৰাণৰ নিশ্চয়তা আপুনি বাৰু লাভ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
বাগরিটা এবার হেরুয়া সুযুক্তি। ভাই ঘুরি চেনা হে দুনা, এই যে জীবন দুদিনিয়া আজি আছে কাইলৈ নাই, এই যে জীবন দুদিনিয়া আজি আছে কাইলৈ নাই, মাটি মানুহে পাই মাটি দেখা হেরুয়া সুযোগি নাহে যে তোরা, অভাৱতে নষ্ট কৰিবলৈ মানুহে কোনো হবই যে পাই, অভাৱতে নষ্ট কৰিবলৈ মানুহ।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যিশুৰ প্ৰেমৰ আহ্বানলৈ সঁহাৰি দিয়াৰ সময়া, এবাৰ দুৱাৰ বন্ধ হলে নেমেলিব যিশুৱে দুনা, আৰু জাগতিকতা জীৱনৰ ভুপিয়া গুচাই, লাভ বিলাস আৰু জাগতিকতাই জীৱনৰ ভুপিয়া গুচাই, প্ৰকৃতি শান্তি যিশুহে পায় তেওঁতে আত্মাই জিৰণি পায়, সময়ো কৰি যিশুৰ প্ৰেমৰ আগবানলৈ সঁহাৰি দিয়াৰ সময়া, যিশুৰ প্ৰেমৰ আগবানলৈ সঁহাৰি দিয়াৰ সময়া, এবাৰ দুৱাৰ বন্ধ হলে নেমেলিব যিশুৱে দুনা, আৰু জাগতিকতা জীৱনৰ ভুপিয়া।
চাই লাখ বিলাস আৰু জাগতিকতাই জীৱনৰ ভুক্তি গুচাই প্ৰকৃতি শান্তি যিচুহে পায়।